এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20 সংখ্যক কিস্তি মোকলাই দিয়ে। এই কিস্তিৰ জৰিয়তে দেশৰ 9,70,00,000ৰো অধিক কৃষকৰ মাজত 20,500 কোটি টকা বিতৰণ কৰা হয়। ইয়াৰ ভিতৰত অসমৰ 20,00,000ৰো অধিক কৃষকে মুঠ 422 কোটিৰো অধিক ধন লাভ কৰিছে। ডিব্ৰুগড়ত এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। তেওঁ ভাষণ প্ৰসংগত কৃষকসকলক উৎপাদন বৃদ্ধিৰে দেশৰ অৰ্থনীতি বিকাশৰ যাত্ৰাত সবল ভূমিকা পালন কৰিবলৈ আহান জনায়। সাংসদ প্ৰদান বৰুৱাই ধেমাজিৰ চিমেন চাপৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰত ভালেসংখ্যক হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠান ভাৰ্চুৱেলি উপভোগ কৰে। মাজুলীতো পি এম কিষাণ উৎসৱ দিৱসৰ সৈতে সংগতি ৰাখি জিলা আয়ুক্তৰ কাৰ্যালয় আৰু মাজুলী খণ্ড উন্নয়ন কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ ভাষণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। যোৰহাট জিলাৰ প্ৰায় 57,000 যোগ্য হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 20 সংখ্যক কিস্তিৰ ধন লাভ কৰে। একেদৰে কাছাৰ জিলাৰ 73,000 কৃষকে এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ লগতে চি এছ চি, কৃষক উৎপাদক সংস্থা, কৃষক সমৃদ্ধি কেন্দ্ৰ, পঞ্চায়ত ভিত্তিক অঞ্চলৰ উপৰি জিলাখনৰ 15টা সংমণ্ডল কৃষি খণ্ডত প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। শিৱসাগৰ জিলাৰ প্ৰায় 66,000 হিতাধিকাৰীৰ একাউণ্টত এই আঁচনিৰ 20 সংখ্যক কিস্তিৰ ধন হস্তান্তৰ কৰা হয়। জিলা কৃষি বিভাগ আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহে এই উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বিগত 4 দিনত চলোৱা উচ্ছেদ অভিযানত কমেও 1,100 বিঘা ভূমি দখলমুক্ত কৰা হৈছে। আজি 5ম দিনাও অঞ্চলটোত উচ্ছেদ অভিযান চলোৱা হয়। আজি বিদ্যাপুৰ, দলনীপথাৰ, মধুপুৰ আৰু খেৰবাৰী গাঁৱৰ দখলীকৃত ভূমি উচ্ছেদ কৰা হয়। ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে এখন সংবাদমেলত প্ৰকাশ কৰা মতে মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেঘেৰী বিলত অহা 8 আগষ্টত উচ্ছেদ অভিযান চলোৱা হ'ব। তেওঁ কয় যে অঞ্চলটোত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় 205টা পৰিয়ালক অঞ্চলটো খালী কৰাৰ বাবে জাৰি কৰা জাননীৰ ম্যাদ কালি উকলি যায়। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা 6 আগষ্টৰ পৰা উচ্ছেদ অভিযানৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰা হ'ব আৰু 8 আগষ্টৰ পুৱা উচ্ছেদ চলোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত বিভিন্ন ৰাজহুৱা অনুষ্ঠান সুচাৰুৰূপে আয়োজন কৰাৰ বাবে নিৰ্মাণ কৰা বহুমুখী উপযোগিতা ভৱনটো আজি ৰাইজৰ নামত উৎসৰ্গা কৰে। 16টা কোঠাত 5,000তকৈ অধিক লোক বহাৰ সুবিধাযুক্ত এই নৱনিৰ্মিত ভৱনটোৱে ডিব্ৰুগড়বাসীক বিভিন্ন দিশত উপকৃত কৰিব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ শক্তিমন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, পৰিবহণ মন্ত্ৰী যোগেন মোহন, বিধায়ক চক্ৰধৰ গগৈ, তেৰজ গোৱালা, পোনাকণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিপুল ডেকা আৰু ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকন প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁও জিলাত চলিত বছৰৰ জানুৱাৰীৰ পৰা যোৱা 31 জুলাই পৰ্যন্ত 688টা পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাৰ ফলত 141গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশী শৰ্মাই কাইলৈ জিলা প্ৰশাসনৰ উদ্যোগত পথ সুৰক্ষা সজাগতাৰ বাবে আয়োজন কৰা মটৰ চাইকেল সমদল সন্দৰ্ভত এখন সংবাদমেলত এই বিষয়ে সবিশেষ প্ৰকাশ কৰে। তেওঁ কয় যে এই সময়ছোৱাত জিলাখনত পথ দুৰ্ঘটনাৰ ফলত 977গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে। জিলা পথ সুৰক্ষা সমিতিয়ে পৰৱৰ্তী সময়ত এনে পথ দুৰ্ঘটনাৰ ৰোধৰ বাবে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। কাইলৈ পুৱা 9 বজাত এই পথ সজাগতা সমদল আয়োজন কৰাৰ লগতে এখন সজাগতা সভা অনুষ্ঠিত কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰী বিমল বৰাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি আৰু সদস্যসকলৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ সকলোকে সততা, সক্ৰিয়তা আৰু জনমুখী মনোভাৱেৰে পঞ্চায়তৰ কাম কাজ আগুৱাই নিবলৈ আহান জনায়। তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ সফল কাৰ্যকৰীকৰণৰ বাবে নৱনিৰ্বাচিত সদস্যসকলক দৃষ্টি ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। উত্তৰ পূব সীমান্ত ৰেলৱে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু IIT গুৱাহাটীৰ সৈতে ৰেল সেৱা অধিক স্বচ্ছ আৰু প্ৰদূষণমুক্ত কৰাৰ লক্ষ্যৰে দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱে মালিগাঁৱৰ মুখ্য কাৰ্যালয়ত কালি এই চুক্তি দুখন স্বাক্ষৰ কৰা হয়। প্ৰথমখন বুজাবুজিৰ চুক্তি অনুসৰি গুৱাহাটী ৰেল ষ্টেচনৰ 100%ই প্লাষ্টিক পুনৰ ব্যৱহাৰযোগ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হৈছে। ইয়াৰ বাবে গুৱাহাটী ষ্টেচন অধীক্ষকৰ নেতৃত্বত এটা 6জনীয়া কৰ্মবাহিনী গঠন কৰা হৈছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।